নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাড এ টি এছৰ দলে আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ আজি উদ্ধাৰ কৰে। বিমান কৰ্তৃপক্ষ এতিয়ালৈকে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা সন্দৰ্ভত কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই। সম্প্ৰতি এই দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে আৰু নিৰাপত্তা সংস্থাসমূহে সেই স্থানত সক্ৰিয়ভাৱে অভিযান চলাই আছে। তদন্তত সহায়ৰ বাবে ফৰেনচিক বিশেষজ্ঞৰ এটা দলেও সহযোগ কৰিছে। আহত লোকসকলৰ জীৱন বচোৱাৰ আশাৰে বহুসংখ্যক লোকে অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰিবলৈ অহাৰ কথা আহমেদাবাদৰ আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে। সেনাবাহিনীয়ে আহমেদাবাদৰ সামৰিক কেণ্টনমেণ্টত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত আহত লোকসকলৰ অৱস্থাৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে বিমান দুৰ্ঘটনাটোত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ ব্যক্তি ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশকো স্থানীয় এখন চিকিৎসালয়ত সাক্ষাৎ কৰে। শ্ৰীৰমেশে পাছত তেওঁ প্ৰাণ ৰক্ষা পৰা সেই শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে। শ্ৰীমোদীয়ে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থানো পৰিদৰ্শন কৰে। তেওঁ কালিৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালকো সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰত্যাহ্বানপূৰ্ণ সময়ত শ্ৰীৰূপানীৰ সৈতে একেলগে কাম কৰাৰ কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে আজি আহমেদাবাদত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, চিনাক্ত হোৱা মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত পৰিয়ালক গতাই দিয়াৰ কাম আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ 6টা মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে। উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ বয়িং 787H শ্ৰেণীৰ বিমানখন কালি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত চালক দলৰ সদস্যকে ধৰি 241গৰাকী আৰোহীয়ে প্ৰাণ হেৰুৱায়। আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতে আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ কাষৰীয়া আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব। তেওঁ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ডক্টৰ শৰ্মাই দেওবাৰে দিহিং খামটিঘাটতো এখন ৰাজহুৱা সভাত ভাগ ল'ব। দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ চেচিবৰগাঁও, মাজুলী, মাহমৰাকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰিব। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই 10 লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে। সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত সকলো বিধানসভা সমষ্টি সামৰি 126টা অগ্ৰণী যুৱক সংঘ বা ক্ৰীড়া সন্থালৈ বিভিন্ন ক্ৰীড়া সামগ্ৰী যোগান ধৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে যোৰহাটৰ ঘৰফলীয়া গাঁৱৰ ৰমাকান্ত সমাজ কল্যাণ সংঘত আজি ক্ৰীড়া সামগ্ৰীসমূহ বিতৰণ কৰা হয়। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তিনিচুকীয়াৰ বান আৰু খহনীয়া পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বালিজান, লোহিত আৰু নোৱাদিহিং নদীৰ বান আৰু খহনীয়া সমস্যাৰ বুজ লৈ বালিজান নৈৰ মথাউৰি নিৰ্মাণৰ বাবে বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ ডিব্ৰুগড় সংমণ্ডলৰ অধীনত শদিয়াৰ উদয়পুৰ দেউৰী গাঁৱত বালিজান নৈত 3,50,00,000 টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ কাম কৰা হৈছিল। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে শদিয়াৰ বিধায়ক বলিন চেতিয়াই সংগ দিয়ে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত যোৱা 11 জুনৰ পৰা আৰম্ভ হোৱা পুলিবাগান, গছ ৰোপণ প্ৰযুক্তি আৰু কৃষি বনানীকৰণৰ 3-দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসম কৃষি বনানীকৰণ উন্নয়ন বৰ্ডৰ পৃষ্ঠপোষকতাত আৰু প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত গোলাঘাটৰ মেৰাপানী অঞ্চলৰ 20 জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠানৰ গৱেষণা সমন্বয়ক ডঃ ৰাজীৱ কুমাৰ বৰাই এই প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰে। ডঃ ৰাজীৱ কুমাৰ বৰাই হাঁচিগছ আৰু ইয়াৰ গুৰুত্ব, ৰোপণ আৰু ব্যৱস্থা, কৃত্ৰিম পদ্ধতিৰে ভেঁকুৰ প্ৰক্ষেপণ আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। দ্বিতীয় দিনৰ কাৰ্যসূচীত বীজ সংগ্ৰহ, অংকুৰণ, সুপ্তাৱস্থা, জীৱন ধাৰণ ক্ষমতা আৰু সংৰক্ষণ আদি বিষয়সমূহ সামৰি ডঃ মিতালী মেহতাই আলোচনা আগবঢ়ায়। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত আজি প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ নীতিন কুলকাৰ্ণীয়ে অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে। যোৰহাটৰ প্ৰবীণ সাংস্কৃতিক কৰ্মী, গীতিকাৰ, সুৰকাৰ জাহেদ হাজৰিকাৰ আজি পুৱা যোৰহাটৰ মহাত্মা গান্ধী পথৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। গোলাঘাটৰ বেতিয়নী নৰাকোঁৱৰ গাঁৱৰ প্ৰবীণ নাগৰিক, অৱসৰী শিক্ষক প্ৰদীপ বৰঠাকুৰৰ আজি যোৰহাটৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45ত। নমস্কাৰ।